At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPerksonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.
Red FM Love Story. Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM on Homo Herbal Weekend Special Show, Red FM Love Story. আৰাতানতুন লাভ ষ্টৰী সৈতে মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখন পঠিয়াইছে পাহি দাসে। চ' আহক শুনো আজি পাহিৰ লাভ ষ্টৰী। নমস্কাৰ পাহি বা, আশা কৰিছোঁ আপুনি কুশলে আছে। পোন প্ৰথমে আপোনাক বহুত বহুত থেংক ইউ আমাক ইমান ধুনীয়া অনুষ্ঠান এটা দিয়াৰ বাবে, য'ত নিজৰ লগতে ইমান মানুহৰ লাভ ষ্টৰীবোৰ শুনিবলৈ পাওঁ। আপোনাৰ ভইচত লাভ ষ্টৰীবোৰ শুনাৰ মজাই সুকীয়া, সেয়ে মই মোৰ নিজৰ ষ্টৰিটো আপোনালৈ আগবঢ়ালোঁ। আশা কৰোঁ বাকীবোৰ ষ্টৰিৰ দৰে মোৰ ষ্টৰিটো আপোনাৰ সুন্দৰ ভইচত শুনিবলৈ পাম। মোৰ নাম পাহি দাস আৰু তেওঁৰ নাম হীৰক। আমাৰ লাভ ষ্টৰিটোৰ নাম দিব বিচাৰিছোঁ এধানি মৰম তোমালৈ বুলি। বা মোৰ ষ্টৰিটোৰ বাবে 4 বছৰ উভতি যাব লাগিব। তেতিয়া আছিল 2018 আৰু আমাৰ লাভ ষ্টৰিটো আৰম্ভ হৈছিল 2018 চনৰ 10 অক্টোবৰৰ পৰা। তেতিয়া মই কলেজত পঢ়ি আছিলোঁ, হোষ্টেল এখনত আছিলোঁ আৰু সেইদিনা মোৰ জেঠাইৰ ছোৱালী এজনীৰ বিয়া আছিল। বিয়ালৈ বুলি মই আৰু মোৰ লগৰ ছোৱালীজনী এদিন আগতে গৈছিলোঁ। বিয়াখন ঘৰত হোৱাৰ কথাই আছিল, কিন্তু বিয়াৰ আগদিনাই কিবা এটা অঘটন ঘটাৰ ফলত বিয়াখন মন্দিৰত পাতিবলগীয়া হ'ল। ল'ৰাঘৰ আৰু কইনাঘৰৰ মানুহবোৰে আলোচনা কৰি পিছদিনা মানে বিয়াৰ দিনা সকলো মন্দিৰলৈ গ'লোঁ। তাত সমবয়সীয়া আমি ছোৱালী 3 জনীমান আছিলোঁ আৰু আমি খুব এক্সাইটেড আছিলোঁ। তাতে আকৌ ছোৱালীৰ বিয়া বুলি ক'লে মেখেলা চাদৰ পিন্ধা, ইটো সিটো কৰা, এইবোৰতো আছেই। বিয়াৰ নিয়ম নীতিবোৰ শেষ হোৱাৰ পিছত আমি ছোৱালী 2জনীমানে আইচক্ৰীম আনিবলৈ গ'লোঁ। আইচক্ৰীম লৈ উভতি আহি থাকোঁতে হঠাৎ কাণত হাঁহি হাঁহি কৈ থকা কথা এটা ভাঁহি উঠিল।
9টা বজাৰ পৰা ৰখি আছো, তোমালোকে ইমান দেৰি কৰিছা।
নাজানো কিয় পাহিবা, কিন্তু তেওঁৰ হাঁহিটোৱে মোক তেওঁৰ ফালে ঘূৰি চাবলৈ বাধ্য কৰিছিল। তেওঁৰ ফালে চাইছিলোঁ যদিও তেওঁৰ কথাবোৰ শুনি হাঁহি উঠিছিল, সেয়েহে লগৰজনীৰ লগত তেওঁক অলপ জোকালোঁ।
কোনে ইমান সোনকালে আহিব দিছে? ৰাতি একে শুৱাই নাই চাগে?
একেবাৰে ততেই নাই, ইমান জল্দি কিয় আহিব লাগে?
এনেকৈ হাঁহি হাঁহি আমি ভিতৰলৈ সোমালোঁ। অলপ সময় পিছত আমি খোৱা বোৱা কৰি কইনাৰ লগত আহিব ওলালোঁ। মই আৰু মোৰ লগৰ 2জনী ভাৰ্গৱী, তাইক আমি মাতোঁ বুলি মাতোঁ। সেই এবাৰে দেখা মানুহজনক আৰু নেদেখিলোঁ, ভাবিলোঁ চাগে ঘৰলৈ গ'ল। তেতিয়া মই মোৰ পাষ্টৰ ৰিলেশ্যন এটাৰ পৰা মুভ অন কৰি আছিলোঁ আৰু সেয়েহে ইমানকৈ এইবোৰ কথা ভাবিও থকা নাছিলোঁ। দৰা কইনাৰ লগত দৰা ঘৰত আমি উভতি গ'লোঁ। চ' আজি আমি শুনি গৈ থাকিম পাহিৰ লাভ ষ্টৰী এধানি মৰম তোমালৈ বুলি। এন ৰেড এফ এম বা যাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ আমি পাহি দাসৰ লাভ ষ্টৰী এধানি মৰম তোমালৈ বুলি। আগলৈ তেওঁ লিখিছে, তেতিয়া প্ৰায় সন্ধিয়া হৈছিল। গাড়ীৰ পৰা নামিয়ে মই আকৌ তেওঁক দেখিছিলোঁ। ল'ৰা এজনৰ লগত দুৱাৰমুখতে স্কুটি এখনত বহি আছিল। তেওঁক দেখিয়ে কিবা এটা লাজ লাগি গ'ল, হয়তো আমি তেওঁক লৈ পতা কথাখিনিৰ বাবে। ভিতৰলৈ গৈ দৰা কইনাৰ নিয়ম নীতিসমূহ আৰম্ভ হ'ল। তাৰে পিছফালে মই বহি আছিলোঁ আৰু আগপিনৰ পৰা তেওঁ মোবাইলত ভিডিঅ' তুলি আছিলে। এনেকৈয়ে 2বাৰমান চকুত চকু পৰিছিল আৰু তেতিয়াই গম পাইছিলোঁ যে তেওঁ মোক নোটিচ কৰি আছে। এই সকলোবোৰ শেষ কৰি আমি ঘৰলৈ সোমালোঁ। তাৰ পিছৰ পৰা আৰু তেওঁক দেখা নাপালোঁ। ৰাতিপুৱা ভাবিলোঁ চাগে গাঁৱৰ কোনোবাই হয়, গতিকে ঘৰলৈ উভতি গ'ল ৰাতাৰাতি। অলপ সময় এনেই তাত থাকি ভিন্দুৰ লগত গাঁওখন চাব গ'লোঁ। তাৰ পৰা আহি ভিন্দুহঁতৰ নতুন ৰুমটো দেখুৱাবলৈ আমাক লৈ গ'ল। সোমাই গৈ দেখা পাওঁ তেওঁ ভিন্দুহঁতৰ বিচনাখনতে পৰি আছিল। কিয় নাজানো তেওঁক দেখি কিবা এটা ভাল লাগিল। তেওঁক দেখিয়ে মই ভিতৰত নুসোমাওঁ এইবুলি ক'লোঁ, ভাবিলোঁ হয়তো তেওঁ বেয়া পাব, কিন্তু তেওঁহে মাত দিলে।
নালাগে, হ'ব, মই এনেই ৰুমটো চাবলৈহে আহিছিলোঁ আৰু ভিন্দুৱে লৈ আহিলে।
একো নহয়, আহা, এজন আমাৰ মামাৰ ল'ৰা।
ঠিক আছে, ঠিক আছে বাৰু।
কি নাম তোমালোকৰ?
মোৰ নাম পাহি।
আৰু তোমাৰ?
মোৰ ভাৰ্গৱী।
অ' ধুনীয়া নাম। তো কি পঢ়ি আছা তোমালোকে?
আমি বিএ ফাৰ্ষ্ট ছেম এইবাৰ। আপুনি কি কৰি আছে?
মই এতিয়া তেজপুৰত প্ৰাইভেট জব এটা কৰি আছো।
পিছে নামটো গমেই নাপালো নহয় আপোনাৰ, আমাৰহে সুধিলে।
মোৰ নামটো হীৰক।
অ'কে, ঠিকে আছে।
এনেকৈ আমাৰ চা চিনাকি হ'ল। ময়ো তেওঁৰ বিষয়ে গম পালোঁ আৰু তেওঁ মোৰ বিষয়ে। কিছুপৰ কথা পাতি আমি ৰুমটোৰ পৰা আহোঁ বুলি ভাবোঁতেই তাত আৰু এজন ল'ৰা আহি তেওঁৰ লগতেই শুই দিলে। তেওঁৰ লগত অলপ কথা পাতি আমি আহোঁ বুলি কৈ ওলাই আহিলোঁ। তেতিয়াই ভিন্দুৱে ধেমালি কৰি নম্বৰটো দি আহিব ক'লে, আৰু তেওঁ ক'লে বেয়া নোপোৱা যদি দি থৈ যোৱা বুলি। কিন্তু মই নিদিওঁ বুলি কৈ গুচি আহিলোঁ। তেওঁলৈ অলপ ভয়ো লাগিল, তাতে আকৌ জব কৰা ল'ৰা, গাৰ্লফ্ৰেণ্ড নাথাকিবনে এইবুলি ভাবি তাৰ পৰা ওলাই আহিলোঁ। কিছু সময় পিছত তেওঁক আকৌ এবাৰ দেখিলোঁ, কিন্তু সেইবাৰ তেওঁ মোৰ ফালে এবাৰো নাচালে। নেজানো কিয় পাহিবা, কিন্তু মোৰ অলপ বেয়া লাগিছিল। ভাবিলোঁ মই চাগে ফোন নম্বৰটো নিদিয়াত তেওঁ বেয়া পালে। এনেকৈ ইটো সিটো কৰিয়েই দিনটো পাৰ হৈ গ'ল। চাগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী, এধানি মৰম তোমালৈ বুলি। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি পাহি দাসৰ লাভ ষ্টৰী, এধানি মৰম তোমালৈ বুলি। আগলৈ তেওঁ লিখিছে, সন্ধিয়া ঠিক 4:30 বজাত তেওঁ যাব ওলালে। সকলোকে মাত লগাই আছিল। ভিন্দুৱে ক'লে,
মই ওলাওঁ দেই। পাহি, তোমাৰ আলহী যাবলৈ ওলাইছে, বেয়া লগা নাই?
মোৰ আকৌ কেলৈ বেয়া লাগিব?
তুমি থাকিবলৈ কোৱা আকৌ, তুমি ক'লে থাকি যাব। পাহি, তোমালোকতো থাকিবা চাগে, মই ওলাই দিওঁ আৰু এতিয়া।
আপুনি নাথাকে নেকি?
মই নোৱাৰিম থাকিব, এই ডিউটি আছে যে, কাইলৈ আকৌ জইন কৰিবগৈ লাগিব।
হ'ব বাৰু, দিয়ক, লগ পাম।
ঠিক আছে।
এনেকৈ কৈ তেওঁ গুচি গ'ল। ভিন্দু কোৱা কথাখিনি মোৰ পিছত বৰকৈ মনলৈ আহিল যে তেওঁ বাৰু এনেকৈ কিয় ক'লে, ভিন্দুক বাৰু তেওঁ কিবা কৈছে নেকি। এনেকৈ সিদিনা ৰাতিটো পাৰ হ'ল। পিছদিনা আমিও আহিব ওলালোঁ, বা মই আৰু লগৰজনীৰ ৰুমত কথা পাতি থাকোঁতে তাত ভিন্দু সোমাই আহিলে আৰু মোৰ মোবাইলটো খুজিলে, ফোন এটা কৰিম বুলি। ময়ো একো নাভাবি মোৰ ফোনটো ভিন্দুক দি দিলোঁ। ভিন্দুৱে ফোনটো লগালে।
ভিন্দু কাক ফোন কৰে?
ৰ'বা, গম পাবা নহয়।
হেল্ল',
চিনি পাইছনে?
এইটো কাৰ নাম্বাৰ আকৌ?
এইটো তোৰ মানুহজনীৰ নাম্বাৰ, ছেভ কৰি থ।
কি? ঠিক আছে, হ'ব।
এনেকৈ কিছু কথা পাতি ভিন্দুৱে ফোনটো কাটি দিলে। ভিন্দুৱে কোৱা কথাখিনি শুনি মোৰ বহুত লাজ লাগিল, বা নাজানো কিয়, কিন্তু মুখত এটা স্মাইল আহি গৈছিল। এনেকৈ সেইদিনা আমি তাৰ পৰা হোষ্টেল গ'লোঁ। সেইদিনা আছিলে 13th October। গোটেই ৰাস্তা মই অকল তেওঁৰ কথাই ভাবি থাকিলোঁ। তেওঁৰ সেই হাঁহিটোৱে মোক বৰকৈ আমনি কৰিছিল। খুব ধুনীয়া হাঁহিবা, মই তোমাক কথাৰে বুজাব নোৱাৰিম। তেওঁৰ মুখখনত হাঁহিটো এনি টাইম থাকে। সেইদিনা দিনটো এনেকৈ গ'ল আৰু তাৰ পিছদিনা মই আকৌ মোৰ কামত ধৰিলোঁ। কলেজ, ক্লাছ, ফ্ৰেণ্ডছ, এইবোৰত ব্যস্ত দিনটো। ৰাতিটো এনেকৈয়ে গ'ল। 15 October সন্ধিয়া মই তেওঁক নিজেই মেছেজ এটা দিলোঁ হাই বুলি, আৰু তেওঁ লগালগ ৰিপ্লাই দিলে হেল্ল' বুলি। এনেকৈ অলপ মেছেজ কৰি সেইদিনা থৈ দিলোঁ। আৰু পিছদিনা মানে 16 October তেওঁ মোক নিজেই ফোন কৰিলে, আৰু তেনেকৈ বা আমাৰ মাজত কনভাৰ্চেশ্যন আৰম্ভ হ'ল। লাহে লাহে সেইবোৰ বেছি হ'ব ধৰিলে। আমি ৰাতি প্ৰায় 12:01 বজালৈ কথা পাতোঁ। ফোনত কথা পাতিব নোৱাৰিলে মেছেজ কৰোঁ। ৰাতিপুৱাই গুড মৰ্ণিং মেছেজ দিয়া, ডিউটি অফ বা অফিচ নাথাকিলে, বা লাঞ্চ ব্ৰেক, বা মোৰ যদি ক্লাছ অফ থাকে, আমি তেনেকৈ কথা পতা ষ্টাৰ্ট কৰিলোঁ। লাহে লাহে আমি দিনটোৰ প্ৰায়খিনি সময়ে কথা পাতিব ল'লোঁ। খুব ভাল লাগিছিল তাৰ লগত কথা পাতি, সেই দিনবোৰ খুব ভাল লাগিছিল। আমি গোটেই দিনটোৰ কথা শ্বেয়াৰ কৰিছিলোঁ। দিনটোত ক'ত কি হ'ল, কি কৰিলোঁ, তেওঁ মোক সকলো কৈছিল আৰু মই তেওঁক সকলো কৈছিলোঁ। গাৰ্লফ্ৰেণ্ডৰ কথা সুধিলে কোনো নাই বুলিয়ে কয়, কিন্তু মোক এজনী ছোৱালী চাই দিব বুলিও কয়। সেই কথাটো ক'লে মোৰ খুব বেছি খং উঠিছিল। এনেকৈ দিনবোৰ পাৰ হ'ব ধৰিলে আমাৰ মাজত। চ' লাহে লাহে এটা ৰিলেশ্যনশ্বিপ গ্ৰ' হ'ব ধৰিছে পাহি আৰু হেৰকৰ মাজত। চ' এই ৰিলেশ্যনশ্বিপটোৱে নাম পাবনে, জানিবলৈ শুনি থাকক আজি ষ্টৰী এধানি মৰম তোমালৈ বুলি ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপারহিটস 93.5 রেড এফ এম মহ সাবনের সুতরাং পাহি শো চলি আছে উইকেন্ড স্পেশাল রেড এফ এম লাভ স্টোরি। আজি শুনে আসো পাহি দাসর স্টোরি এধানি মরম তোমালে বলে। আগলে তো লিখিছে, আমি এদিন লগ করার প্ল্যান করল আর 31 ডিসেম্বরত মই আর মোর কাজিনজনী বাহতর ঘরলে গলো 31 সেলিব্রেট করবলে। আর দেখিল সেদিনা মনটো খুব ভাল লাগিল, কারণ ইমান দিন কথা পাতার পিছত মানুষজনক সন্মুখেরপরা দেখিল। খুব এনজয় করল সেদিনা। সেদিনা প্রায় 9 বজাত বার মোবাইলট মার ফোন আহিল। মোর মোবাইলট নেটওয়ার্ক নথকার বাবে অফ হয়ে আছে আর ফুল ভলিউমত গান বাজি থাকার বাবে বার মোবাইলত অহা ফোনটো আমি গম পোৱা নাছিল। আর যেতিয়া গম পালো দেখিল মায়ে ফোন করেছে, সো মই মাক কল ব্যাক করল। মা খুব টেনশনত আছিল। দেউতাক হেনু কোনোবাই ফোন করে কৈছে যে মই হেনু পলাই গলো কারোবার লগত, এফালে মোর মোবাইলটো অফ আছিল, সেই বুলিয়ে মা বহুত টেনশনত আছিল। তেতিয়া বা আর মই কথাখার নুলিয়ালো, ভাবিল এনেই পরিবেশটো বেয়া হব। ভাত পানি খাই উঠি যেতিয়া আমি সকলোৱে একেলগে বহি আছিল তেতিয়া কথাটো উলালো। কেনেকৈ নাজানো কিন্তু তার আগতে কথাটো হেরকর কানত পৰিছিল, কিন্তু তেওঁ মোক একো কোৱা নাছিল আর তেতিয়াও একো নকলে যেতিয়া আমি কথাটো উলিয়ালো। কিন্তু তাত থকা বাকি মানুহখিনিয়ে মোক বহুত কিবা কিবি কলে। কথাবোৰ শুনি মোৰ বহুত বেয়া লাগিল। বা কোনে ফোন কৰিছিল, দেউতাক কিয় কৈছিল তেনেকৈ, আৰু তেওঁলোকক কোনে কলে মই একো গম পোৱা নাছিলোঁ। বা সেইদিনা ৰাতি তেনেকৈ পাৰ হ'ল, অলপো টোপনিয়ে নাহিল। এইবোৰ কথা ভাবি ভাবিয়ে ৰাতিটো পাৰ কৰিলোঁ। কেতিয়ানো ৰাতিপুৱা হ'ল গমেই নাপালোঁ। চ' আচৰিত ঘটনা, বায়েকৰ ঘৰত আছে আৰু দেউতাকলৈ ফোন আহিছে ছোৱালী পলাই গ'ল বুলি, আচৰিত। চ' কি হ'ল কিয় হ'ল এই কথাখিনি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। চ' শুনি থাকক এন ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফ এম মহ সাবনের সুতরাং পাহি শো চলি আছে উইকেন্ড স্পেশাল রেড এফ এম লাভ স্টোরি। আজি শুনে আসো পাহি দাসর লাভ স্টোরি এধানি মরম তোমালে বলে। আগলে তো লিখিছে, রাতেপা তাত ভাত কেটা খাই হোস্টেল আহি পালোহি। গোটাই রাস্তা মই এইবরে ভাবি আছিল যে কি হব, এতিয়া বাকি মানুষের দরে তেও মোক ভুল বুঝিব নেকি, তেও বা আর মোর লগত কথা পাতিবনে নাই। হোস্টেল পুয়া 10-15 মিনিটমান পিছতে এটা ফোন আহিল, দেখিল তেওঁ ফোন করেছে। ভয়ে ভয়ে ফোনটো উঠালো।
হ্যালো,
গৈ পালা?
পালো, অলপমান আগতে আহি পালো। তুমি গলা?
এই যাব ওলাইছো। শুনাচোন, কালি দেউতাক কোনে ফোনটো কৰিছিল কিবা গম পালা নি?
এ নাই, এতিয়ালৈকে তো একো গম পোৱা নাই, মেবি ঘৰ গলে গম পাম আৰু।
বাৰু বাৰু ঠিক আছে দিয়া, মই এটা ডিউটি যাওঁ, আহি ফোন কৰিম।
ঠিক আছে, যোৱা, বাই।
বাই বাই।
জানেনে পাহিবা, তেওঁৰ ফোনটো পোৱাৰ পিছতেই মই শান্তি পাইছোঁ। তেতিয়া মোৰ মনত তেওঁৰ বাবে থকা সন্মান আৰু বিশ্বাস বহুত বেছি বাঢ়ি গ'ল। সেইদিনাৰ দিনটো এনেকৈয়ে গ'ল আৰু ৰাতি 9 বজাত তেওঁৰ আকৌ ফোন আহিল। আমি অলপ সময় কথা পতাৰ পিছত তেওঁ মোৰ পাষ্টৰ কথা জানিব বিচাৰিলে আৰু মই তেওঁক সকলো কথা খুলি ক'লোঁ। তেওঁ মোতকৈ 6 বছৰ ডাঙৰ আৰু চাগে সেইবাবে তেওঁ মোৰ সকলো কথা বুজি পালে। এনেকৈ দুদিনমান সকলো ঠিকেই চলি আছিল, কিন্তু মোৰ বাৰ ঘৰখনৰ মানুহখিনিয়ে তাইক আৰু তাই মোক খুব প্ৰেছাৰ দি আছিল যাতে মই তেওঁৰ লগত কথা নাপাতোঁ আৰু কোনো ধৰণৰ সম্পৰ্কত আগনাবাঢ়ো। সেইদিনাৰ পৰা দিনকেইটা খুব অশান্তিত পাৰ হ'ল আৰু এনেকৈ এদিন কথাৰ মাজতে মই তেওঁক ক'লোঁ,
শুনা না, মানে এনেই কিবা এইবোৰ হেৰি থাকিবলৈ কৰি থাকিবলৈ ভাল লগা নাই, কাৰণ মই চাগে তোমাৰ কাৰণে পাৰফেক্ট নহয় জানা, নহ'লে ইমান ঘৰত অশান্তি হৈ থাকে। তুমি ভাল ছোৱালী পাবা, মানে আমি এইবোৰ এতিয়া বন্ধ কৰাই ভাল নেকি?
কি কৈ আছা তুমি এইবিলাক?
আৰে নহয়,
শুনা, তুমি তুমি মোৰ কাৰণে পাৰফেক্ট হয়নে নহয় সেইটো মইহে জানো ভালকৈ, বেলেগ মানুহে কেনেকৈ গম পাব? আৰু এইবোৰ মানুহৰ কথা শুনি এইবোৰ চিন্তা কৰি থাকিবলৈ বাদ দিয়া আৰু, বুজিছানে কথাটো?
কিন্তু মানে হ'ল,
একো কিন্তু চিন্তু নাই।
পাহিবা, এনেকৈ আমি সকলো বাদ দি আকৌ আগৰ দৰেই কথা পাতিব ল'লোঁ। আগতকৈ তেওঁৰ লগত আৰু অলপ বেছি ফ্ৰী হ'লোঁ, অচিন চিনাকিৰ পৰা ভাল ফ্ৰেণ্ড হ'লোঁ আৰু প্ৰায় দুমাহ পিছত জানুৱাৰী 5 তাৰিখে আমি সদায় দৰে কথা পাতি আছিলোঁ আৰু ৰাতি ঠিক 12:45 অৰ্থাৎ 6 জানুৱাৰীত তেওঁ মোক আই লাভ ইউ বুলি ক'লে আৰু মই ফূৰ্তিতে চিঞৰি উঠিছিলোঁ আৰু তাৰে উত্তৰত ময়ো আই লাভ ইউ টু বুলি ক'লোঁ কিন্তু তেওঁ আই লাভ ইউ টু বুলি ক'লে বেয়া পায় সেয়েহে আমাৰ আই লাভ ইউ আৰু সদায় আই লাভ ইউ এই হয় চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে হীৰক আৰু পাহি চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
Super Hits 93.5 Red FM on Mazabunar Khode Pahi and welcome back to the show Red FM Love Story. Aji khuniya su Pahi Dasar story Edhani Moram Tumaloi Buli. Agula jau likhi se Pahi ba khedina pra amar dinbur aru bohut besi dhuniya hobo dhorile. Dukhar saatu jan amak subonwara hul. Te amuk moramote bohut namere matisi. 26 January ami pratham barar babe boyfriend girlfriend hisabe log dhorilu dhekia julit. তেওঁ লগৰ কেইজনমানৰ লগত এখন বিয়ালৈ আহিছিল আৰু উভতি যাওঁতে মোক লগ কৰিব বুলি ক'লে আৰু কথামতেই প্ৰায় 4:30 বজাত তেওঁ মোক ফোন কৰি ক'লে যে তেওঁ আহি পালে যিহেতু মই হোষ্টেলত আছিলোঁ আৰু তাত 5:30 বজাৰ লগে লগে হোষ্টেল গেট বন্ধ কৰি দিয়া হৈছিল কিন্তু তথাপিও তেওঁক লগ পোৱাৰ হেঁপাহ সামৰিব নোৱাৰি মই ওলাই গ'লোঁ আৰু বহুত কষ্টৰ ফলত তেওঁক বিচাৰি পালোঁ
মুঠতে শুনা তুমি য'ত মোক ৰৈ থাকিবলৈ কৈছিলা মই এইখিনিতে আছো
মই তোমাক য'ত ৰৈ থাকিব কৈছিলো মই তাতেই আছো তুমি ক'ত
আৰে মই দেখোন তাতে আছো
ৰবা 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 দেখিছো দেখিছো বাপ ৰে বাপ জেগাটো থাকিব নোৱাৰে অ
আজি পামগেনে আমি
তোমাক ৰবা ৰবা গুগল মেপত দেখাই আছে আৰু 200 মিটাৰমান আছে ৰবা ৰবা ৰবাচোন
এ তেৰিকা তোমাৰ হোষ্টেল কেইটা বন্ধ কৰিব
5:30 ৰবা বৰ কথা
কথা কেইটা বাজিছে
কিটা 5:10 হৈছে চাগে আছে নহয় 10 মিনিটমান সময়
সৰটা ভাল আইডিয়া আছে শুনা আমি এতিয়া পার্কৰ ফালে নেযাওঁ আমি উভতি যাওঁ বলা
কি উভতি যাও পার্কত যোৱাৰ কথা আছিল দেখোন
তোমাৰ গুগল ককাইদেউৰ লগত তুমি বলা বলা ঘূৰা ঘূৰা ঘূৰা
কিবা
গুগল মেপ চাই আমি এটা ৰাস্তাৰে সোমালোঁ কিন্তু তাতো আমি পাৰ্কখন নাপালোঁ ভালেইখিনি খোজকাঢ়িলোঁ তেওঁ আকৌ গুগল মেপ চালে তাত তাৰ পৰা আকৌ 100 মিটাৰ খোজকাঢ়িব ক'লে মোৰ টাইম ওচৰ চাপি আহিছিল হোষ্টেল যোৱাৰ আৰু সেইকাৰণে তেওঁ নালাগে দিয়া আজি নাযাওঁ বুলি ঘূৰি যাওঁ বুলিয়ে ক'লে আৰু তেনেতে এখন টমটম আহি পালে আমি কলেজ গেটলৈ আহিলোঁ তাত তেওঁ মোক 2টা চকলেট দিছিল কিন্তু তেওঁৰ মুখখন দেখিয়েই গম পাইছিলোঁ যে তেওঁৰ বহুত খং উঠিছিল কিন্তু তেওঁ মোক একো কোৱা নাই আৰু প্ৰায় 5:25 তেওঁ তাৰ পৰা গ'লগৈ আৰু ময়ো হোষ্টেল আহিলোঁ ৰাতি এইবোৰ কথা পাতি আমি খুব হাঁহিছিলোঁ এনেকৈ সৰু সৰু হাঁহি ধেমালিবোৰৰ মাজেৰে আমি এটা বছৰ পাৰ কৰিলোঁ So, আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি পাহি দাসৰ লাভ ষ্টৰী এধানি মৰম তোমালৈ বুলি আগলৈ তেওঁ লিখিছে তেওঁ মানুহটো খুব ফূৰ্তিবাজ আছিল পাহিবা মোক খুব হহুৱাই থাকে খুব ধুনীয়া গান গাই শুনায় আৰু মই তেওঁক ৰেড এফ এমৰ লাভ ষ্টৰী মুভিৰ ষ্টৰী চিৰিয়েলৰ ষ্টৰী এইবোৰ শুনাই থাকোঁ আমাৰ সৰু সৰু কথাতে বহুত কাজিয়া লাগে বা কিন্তু আকৌ ভালো হওঁ কাৰণ তেওঁ মোৰ কোনো কাজিয়াই ছিৰিয়াছলি নলয় এই সুখবোৰৰ মাজতেই আমাৰ মাজত ইজনৰ কথা সিজনক লগোৱা মানুহ বহুত আহিল পাহিবা কিন্তু তেওঁ মোক এইবোৰ লৈ একো নকয় মাত্ৰ এইখিনিহে সোধে যিখিনি তেওঁ জানিব লাগে বা জানিব বিচাৰে আৰু বাকীবোৰ অকল ইগনোৰ বুলি কৈ থৈ দিয়ে 2019 শেষ হৈ 2020 আহিল আৰু 2022 শিৱৰাত্ৰি পূজাত আমি আকৌ লগ কৰিলোঁ খুব ভাল লাগিছিল মনটো কিন্তু তেওঁ গুৱাহাটীত জব পোৱাৰ বাবে 23 ফেব্ৰুৱাৰীত তেজপুৰ এৰি গুৱাহাটীত গ'ল আমি একেবাৰে লগ নোপোৱা হ'লোঁ আৰু তাৰ পিছতেই 3 মাৰ্চৰ পৰা লকডাউন আৰম্ভ হ'ল আৰু তেওঁ ঘৰ যাব লগা হ'ল আৰু লাহে লাহে আমাৰ দূৰত্ব বাঢ়ি গ'ল। তেওঁ মোৰ লগত কথা পতাও কমাই দিলে। যেতিয়াই পাতে অকল কাজিয়া, আমাৰ মেছেজবোৰো কম হ'ব ধৰিলে। বহু ধৰণৰ চিন্তা আৰু প্ৰশ্ন আহিব ধৰিলে মনত, যে কি হৈছে, তেওঁ বেলেগ কাৰোবাক বিচাৰি পালে নেকি। এনেকুৱা ধৰণৰ অশান্তিৰ মাজত বছৰটো পাৰ হ'ল আৰু 8 মাহ পিছত নৱেম্বৰৰ 13 তাৰিখে আমি লগ কৰিলোঁ। আমাৰ এনিভাৰ্চেৰীও এনেকৈয়ে অশান্তিৰ মাজত পাৰ হ'ল। তেওঁক লগ পোৱাৰ পিছত বহুত অভিমান, খং আৰু প্ৰশ্ন কৰিম বুলি ভাবিছিলোঁ, কিন্তু এইবোৰ একোৱেই নহ'ল। মই নোৱাৰিলোঁ খং কৰিব। তেওঁক সোধাত ঘৰত থকা বাবে টাইম দিব পৰা নাছিলোঁ বুলিয়ে কয়। ঘূৰি যোৱাৰ পিছতো একেই হ'ল, মোক অলপো টাইম নিদিয়া হ'ল। বেল, কেতিয়াবা এনেকুৱা হৈ যায়, পৰিস্থিতিয়ে আমাক বাধ্য কৰাই দিয়ে যে আমি অকণমান সলনি হৈ যাওঁ। আৰু লকডাউনৰ ক্ষেত্ৰততো বহুত, কাৰ কেনেকুৱা অৱস্থা, কাৰ মনৰ অৱস্থা কি, কাৰ প্ৰেছাৰ, কেনেকুৱা ধৰণৰ প্ৰেছাৰ, সেইটো আচলতে আমি বুজিব নোৱাৰোঁ। ৱেন উই আৰ অন দেয়াৰ শ্বুজ, তেতিয়া হয়তো আমি বুজি পালোঁ হয় যে সেই ছিটুৱেশ্যনটোত, সেই মুহূৰ্তটোত সেই ব্যক্তিজনে কি ফেচ কৰি আছে। আৰু আটাইতকৈ বেছি চেলেঞ্জিং পিৰিয়ডেই আছিলে আমাৰ COVID-19ৰ সময়ছোৱাত। সেই 2 বছৰে মানুহক বহুত শিকালে, বহুতে বহুত বস্তু পালে আৰু বহুতে বহুত বস্তু হেৰুৱালেও। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে, শুনি থাকক এধানি মৰম তোমালৈ বুলি ৰেড এফ এম বজাতে ৰহো। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ পাহি দাসৰ লাভ ষ্টৰী এধানি মৰম তোমালৈ বুলি। আগলৈ চিঠিখনত লিখিছে, 2021ৰ জানুৱাৰীত তেওঁ আকৌ নিজৰ ৰুমত আহিলে। 2021ৰ জানুৱাৰীত তেওঁ আকৌ নিজৰ ৰুমত আহিল গুৱাহাটীত। তেতিয়া আমাৰ মাজৰ দূৰত্ব বহুত বাঢ়ি গৈছিল, আগৰ দৰে একোৱেই নাছিল। তথাপিও আমি চেষ্টা কৰি আকৌ আগৰ দৰে দিনবোৰ কৰিবলৈ আৰু লাহে লাহে সকলো ঠিক কৰিবলৈ চেষ্টা কৰিলোঁ। এইবোৰৰ পিছতেই আহিল 2021ৰ 16 জানুৱাৰীৰ সৰস্বতী পূজা। সেইদিনা আমি আকৌ লগ কৰিলোঁ পাহিবা। সেইদিনা তেওঁৰ খুব বেমাৰ আছিল, কাহ চৰ্দি জ্বৰ। তথাপিও তেওঁ সেইদিনা মোৰ কাৰণে গুৱাহাটীৰ পৰা ঢেকিয়াজুলি আহিছিল। তেওঁৰ লগত তেওঁৰ এজন ভায়েক আহিছিল। মই মোৰ লগৰজনী, তাইৰ বয়ফ্ৰেণ্ডজন, তেওঁ আৰু তেওঁৰ ভায়েক, আমি একেলগে ঘূৰিলোঁ। প্ৰথমে তেওঁলোকক কলেজখন দেখুৱালোঁ, পিছত পাৰ্ক গ'লোঁ, ফটো উঠিলোঁ আৰু শেষত ৰেষ্টুৰেণ্টত কিবা এটা খাই তেওঁলোকৰ যাবৰ হ'ল। জানেনে পাহিবা, সেই দিনটো, সেই সময়খিনি আৰু তেওঁক ধৰি ৰাখিব খুব মন গৈছিল, যাতে কেতিয়াও কোনেও কাঢ়ি নিব নোৱাৰে। তেওঁক যাব দিবৰ একেবাৰে মন নাছিল। সেইদিনা তেওঁলোকৰ লগত ময়ো আহিলোঁ গাড়ীত। আধাতে মই নামি ঘৰ গ'লোঁ আৰু তেওঁলোক গুৱাহাটী ঘূৰি গ'ল। তেওঁৰ লগত মোৰ কাজিয়াবোৰ ভাল হ'ল, মৰমবোৰ আকৌ আগৰ দৰে বাঢ়িব ধৰিলে। তেওঁৰ সৰু সৰু কথাবোৰে মোক বহুত হেপ্পি কৰি তোলে। বা এই যে ৰাস্তা পাৰ হওঁতে হাতখন ধৰি পাৰ কৰাই দিয়া, গাড়ী যোৱা ছাইডত তেওঁ নিজক ৰাখে আৰু ইটো ছাইডত মোক ৰাখে। প্ৰতিবাৰে আহিলে মোৰ ভাল লগা চকলেট লৈ অহা, মই খং কৰিলেও মোক হহুৱাই থকা, এইবোৰৰ মাজতে মোৰ সুখবোৰ আকাশ চুব ধৰিছিল। 2021ৰ নৱেম্বৰ 21ত গুৱাহাটীত মোৰ দাদা এজনৰ বিয়া আছিল। তাত মা, মই আৰু আমাৰ ঘৰৰ প্ৰায় মানুহবোৰ গৈছিলোঁ। তাত দাদাই তেওঁকো মাতিছিল। তেওঁ সন্ধিয়া অলপ সময়ৰ বাবে আহিছিল তাত। মই তাতেই তেওঁক মোৰ মাৰ লগত চিনাকি কৰাই দিছিলোঁ। মায়ে খুব ভাল পালে তেওঁক। আৰু দাদাহঁতৰ লগত চিনাকি হোৱাত পিছত দাদাহঁতে ক'লে ল'ৰাজন খুব ভাল। সেইদিনা মোৰ ফূৰ্তিৰ ঠিকনা নাছিল। তেওঁ মোক বহুত ভাল পায় পাহিবা, আৰু বহুত মৰম কৰে। লগতে তেওঁ দায়িত্বশীল মানুহ। তেওঁলোকৰ ঘৰত বৰ্তমান আমাৰ কথা তেওঁ কোৱা নাই। তেওঁ মোক এটা নিৰ্দিষ্ট সময়লৈকে ৰখিব দিছে আৰু তাৰ পাছত তেওঁ আমাৰ ঘৰলৈ আহিব বুলি কৈছে। আমি এতিয়া সেই সময়ৰ অপেক্ষাতেই দিন পাৰ কৰিছোঁ পাহিবা। তেওঁৰ হাঁহিটোত মই আজিও ফিদা। আৰু এনেকৈ আমাৰ জীৱনৰ 4টা বছৰ একেলগে পাৰ কৰিলোঁ। লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ যদিও পাহিবা, আমি সদায় ইজনে আনজনৰ লগত থকা যেনে অনুভৱ হয়। ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰোঁ, আমি যাতে সদায় এনেকৈ থাকোঁ। এয়াই আছিল মোৰ লাভ ষ্টৰী। বা আশা কৰোঁ আপুনি ভাল পাব আৰু আনবোৰ ষ্টৰীৰ দৰে মোৰ এই ষ্টৰীটো আপোনাৰ কণ্ঠত শুনিবলৈ পাম। লিখোঁতে যদি কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব। লিখোঁতে বহুত দীঘল হ'ল, আৰু দীঘল নকৰোঁ। শেষত ৰেড এফ এমৰ জৰিয়তে মই তেওঁক ক'ব বিচাৰোঁ, আই লাভ ইউ ধুন এণ্ড থেংক ইউ মোৰ জীৱনলৈ ইমানবোৰ সুখ কঢ়িয়াই অনা বাবে। থেংক ইউ ছ' মাছ, সদায় মোৰ লগতেই থাকিবা, মই তুমি নোহোৱাকৈ নোৱাৰোঁ থাকিব। আৰু আজিলৈ যিমানবোৰ কাজিয়া কৰিছোঁ তাৰ বাবে ছৰি ধুন এণ্ড থেংক ইউ পাহিবা। ছ' এয়া আছিলে আজিৰ লাভ ষ্টৰী, পাহি দাসৰ এধানি মৰম তোমালৈ বুলি। থেংক ইউ ছ' মাছ পাহি ফৰ শ্বেয়াৰিং ইয়াৰ বিউটিফুল লাভ ষ্টৰী। আই উইচ ইউ বোথ অল দ্য বেষ্ট। খুব ভাল লাগিলে, খুব মেচিয়ৰ্ড ষ্টৰী। আৰু আশা কৰোঁ যেতিয়াই হিৰকৰ ফেমিলি একচেপ্ট কৰিব এণ্ড ইউ উইল হেভ এ গুড নিউজ আমাৰ সৈতে শ্বেয়াৰ কৰিবা। ছ' আই উইচ ইউ অল দ্য হেপিনেছ। ছ' এয়া আছিলে আজিৰ লাভ ষ্টৰী। আপুনিও আপোনাৰ ষ্টৰিসমূহ আমালৈ পঠিয়াই থাকিব চিঠিৰ যোগেৰে। ঠিকনাটি ফেচবুক, ইনষ্টা, টুইটাৰ সকলোতে পাব। এড্ৰেছটি নোট ডাউন কৰাৰ পিছত এটা কথাই মনত ৰাখিব যে আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব, কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে, আৰু ছ'চিয়েলি যাতে একচেপ্টেবল ষ্টৰি হয় সেইটো মন কৰিব। এণ্ড অলছো এবাৰ আপলোড কৰাৰ পিছত এই ভিডিঅ' আৰু ডিলিট কৰা নহয়, গতিকে এই গোটেইখিনি মন কৰিহে আপুনি নিজৰ ষ্টৰি আমালৈ পঠিয়াব। ছ' আনটিল উই মিট আগেন, Take care of yourself, take care of yourself, do fall in love, it's a great feeling, you will get to learn a lot. And always remember, I love you. Red FM, bajate raho.